লোকেলিকা শুভবাৰ্তা এক অধ্যায় পাতনি। আমাৰ মাজত যিবোৰ ঘটনা ঘটিল সেইবোৰ ঘটনাৰ বিৱৰণ লিপিবদ্ধ কৰিবলৈ অনেক ব্যক্তিয়ে চেষ্টা কৰিছে। আদিৰে পৰা যিসকলে নিজৰ চকুৰে দেখিছিল আৰু যিসকল দাসে বাক্য ঘোষণা কৰিছিল তেওঁলোকে আমাক এইবোৰ জনালে। এতেকে সেই মহামহিম থিয়'ফিল, এই সম্বন্ধে মই প্ৰথমৰে পৰা ভালদৰে অনুসন্ধান কৰিলোঁ আৰু সেয়ে আপোনালৈ একাধিক্ৰমে লিখা উচিত হ'ব যেন দেখিলোঁ। মই ইচ্ছা কৰোঁ আপুনিও যেন এই বিষয়বোৰৰ শিক্ষা পায় আৰু সেইবোৰৰ সত্যতা জানিব পাৰে। যোহন বাপ্তাজকৰ জন্মৰ বিষয়ে স্বৰ্গদূতে জনোৱা। যিহুদীয়া ৰজা হেৰোদৰ দিনত পুৰোহিত অবিয়ৰ দলত জখৰীয়া নামেৰে এজন পুৰোহিত আছিল। জখৰীয়াৰ ভাৰ্যা এলিজাবেথ হাৰুণৰ বংশৰ আছিল। এওঁলোক দুয়ো ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক পবিত্ৰ আছিল। প্ৰভুৰ সকলো আজ্ঞা আৰু বিধানত উভয়ে নিখুঁতৰূপে জীৱন যাপন কৰিছিল। কিন্তু এলিজাবেথ বন্ধ্যা হোৱা কাৰণে তেওঁলোকৰ কোনো সন্তান নাছিল। তেওঁলোক দুয়ো বয়সতো অতি বৃদ্ধা আছিল। এদিন নিজৰ দলৰ পালক্ৰমে পুৰোহিত্ব দায়িত্ব পোৱাত জখৰীয়াই পুৰোহিত হিচাপে ঈশ্বৰৰ সন্মুখত কাৰ্য কৰি আছিল, কিয়নো পুৰোহিতসকলৰ কাৰ্যপ্ৰণালী অনুযায়ী প্ৰভুৰ মন্দিৰত সোমাই ধূপ জ্বলাবলৈ তেওঁৰ ওপৰত পাল পৰিল। ধূপ জ্বলোৱাৰ সময়ত তাত গোট খোৱা সকলো লোকে বাহিৰত প্ৰাৰ্থনা কৰি আছিল। এনে সময়তে প্ৰভুৰ এজন দূত আহি জখৰীয়াৰ সন্মুখত উপস্থিত হৈ ধূপবেদীৰ সোঁফালে থিয় হ'ল। স্বৰ্গদূতক দেখি জখৰীয়া চমকি উঠিল আৰু তেওঁৰ ভয় লাগিল। কিন্তু সেই দূতে তেওঁক ক'লে, হে জখৰীয়া, ভয় নকৰিবা, কিয়নো তোমাৰ প্ৰাৰ্থনা শুনা গ'ল আৰু তোমাৰ ভাৰ্যা এলিজাবেথে এজন পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম জোহন থবা। তেওঁৰ কাৰণে তোমাৰ আনন্দ আৰু উল্লাস হ'ব আৰু তেওঁৰ জন্মত অনেকে আনন্দ কৰিব, কিয়নো প্ৰভুৰ দৃষ্টিত তেওঁ মহান হ'ব। তেওঁ দ্ৰাক্ষাৰস বা সুৰাপান নকৰিব আৰু উপজাৰে পৰা পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হ'ব। ইজৰাইলৰ সন্তানসকলৰ অনেকক তেওঁলোকৰ প্ৰভু ঈশ্বৰলৈ ঘূৰাব। তেওঁ এলিয়াৰ আত্মা আৰু শক্তিৰে সৈতে প্ৰভুৰ আগে আগে যাব। তেওঁ পিতৃসকলৰ মন তেওঁলোকৰ সন্তানলৈ ঘূৰাব আৰু অবাধ্যসকলক ধাৰ্মিকতাৰ জ্ঞানলৈ ঘূৰাব। এইদৰে তেওঁ প্ৰভুৰ কাৰণে যুগুতোৱা লোকসকলক প্ৰস্তুত কৰিব। তেতিয়া জখৰীয়াই সেই দূতক ক'লে, ইয়াক মই কেনেকৈ জানিম, কিয়নো মই বৃদ্ধ হৈছোঁ আৰু মোৰ ভাৰ্যাও অতি বৃদ্ধা হৈছে। তাতে দূতে উত্তৰ দি ক'লে, মই গাব্ৰিয়েল, ঈশ্বৰৰ সাক্ষাতে মই থিয় হৈ থাকোঁ। তোমাৰ সৈতে কথা হ'বলৈ আৰু তোমাৰ আগত এই শুভবাৰ্তা ঘোষণা কৰিবৰ বাবে মোক পঠোৱা হ'ল। চোৱা, এইবোৰ ঘটনা নঘটা পৰ্যন্ত তুমি বোবা হৈ থাকিবা, কোনো কথা ক'ব নোৱাৰিবা, কাৰণ তুমি মোৰ কথা বিশ্বাস নকৰিলা। কিন্তু এই সকলো কথা নিৰূপিত সময়ত পূৰ্ণ হ'ব। আনপিনে মানুহবোৰে জখৰীয়াৰ বাবে অপেক্ষা কৰি আছিল আৰু মন্দিৰৰ ভিতৰত তেওঁৰ পলম হোৱা দেখি চিন্তিত হ'ল। পাছত তেওঁ যেতিয়া বাহিৰলৈ আহিল, লোকসকলৰ লগত একো কথা ক'ব নোৱাৰিলে। তেতিয়া লোকসকলে বুজিব পাৰিলে যে মন্দিৰৰ ভিতৰত তেওঁ কোনো দৰ্শন পাইছে, কিন্তু তেওঁ লোকসকলৰ সৈতে ইংগিতেৰেহে কথা পাতিলে, মুখেৰে কোনো কথা ক'ব নোৱাৰিলে। ইয়াৰ পাছত তেওঁৰ সেৱা কাৰ্যৰ পাল সম্পূৰ্ণ হোৱাত তেওঁ নিজৰ ঘৰলৈ গ'ল। ইয়াৰ পাছত তেওঁৰ সেৱা কাৰ্য পাল সম্পূৰ্ণ হোৱাত তেওঁ নিজ ঘৰলৈ গ'ল। কিছুদিনৰ পাছত তেওঁৰ ভাৰ্যা এলিজাবেথে গৰ্ভৱতী হ'ল আৰু 5 মাহলৈকে ঘৰৰ পৰা বাহিৰ নোলাল। এই কাৰ্য মোৰ বাবে প্ৰভুৱে কৰিলে, মানুহৰ মাজত মোৰ লজ্জা দূৰ কৰিবলৈ তেওঁ মোৰ ফালে দয়াৰ দৃষ্টি কৰিলে। যীশুৰ জন্মৰ বিষয়ে স্বৰ্গদূতে জনোৱা। এলিজাবেথ যেতিয়া 6 মাহৰ গৰ্ভৱতী, তেতিয়া ঈশ্বৰে গাব্ৰিয়েল দূতক গালিল প্ৰদেশৰ নাচৰত নগৰৰ মৰিয়ম নামেৰে এক কুমাৰীৰ ওচৰলৈ পঠালে। এই কুমাৰী ৰজা দাউদৰ বংশৰ যোচেফ নামেৰে এজন ব্যক্তিলৈ বাগদান কৰা আছিল। তাতে সেই দূতে তেওঁৰ ওচৰলৈ আহি ক'লে, হে মহা অনুগ্ৰহ পোৱা কন্যা, তোমাৰ মংগল হওক, প্ৰভু তোমাৰ লগত আছে। কিন্তু এই কথা শুনি মৰিয়মৰ উগুল থুগুল লাগিল আৰু আচৰিত হৈ ভাবিলে, ই কেনে মংগলবাদ। স্বৰ্গৰ দূতে তেওঁক ক'লে, হে মৰিয়ম, ভয় নকৰিবা, কিয়নো তুমি ঈশ্বৰৰ দ্বাৰা অনুগ্ৰহ পালা। চোৱা, তুমি গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিবা আৰু তেওঁৰ নাম যীশু থবা। তেওঁ মহান হ'ব আৰু সৰ্বোপৰিজনৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। প্ৰভু পৰমেশ্বৰে তেওঁৰ পূৰ্বপুৰুষ দাউদৰ সিংহাসন তেওঁক দিব। জাকোবৰ বংশৰ ওপৰত তেওঁ চিৰকাল ৰাজত্ব কৰিব আৰু তেওঁৰ ৰাজ্যৰ কেতিয়াও অন্ত নহ'ব। তেতিয়া মৰিয়মে স্বৰ্গদূতক ক'লে, ই কেনেকৈ সম্ভৱ হ'ব পাৰে, কাৰণ মই এজনী কুমাৰী। তেতিয়া স্বৰ্গদূতে উত্তৰ দি তেওঁক ক'লে, পবিত্ৰ আত্মা তোমাৰ ওপৰলৈ আহিব আৰু সৰ্বোপৰি ঈশ্বৰৰ শক্তিয়ে তোমাক ছাঁ দি ধৰিব। এই হেতুকে সেই পবিত্ৰ গৰ্ভফলৰ নাম ঈশ্বৰৰ পুত্ৰ বুলি প্ৰখ্যাত হ'ব। আৰু চোৱা, তোমাৰ আত্মীয় এলিজাবেথে বৃদ্ধাকালতো গৰ্ভত পুত্ৰ সন্তান ধাৰণ কৰিছে। যদিও তেওঁক লোকে বাজি বুলিছিল, কিন্তু তেওঁ এতিয়া ছমাহৰ গৰ্ভৱতী, কিয়নো ঈশ্বৰৰ বাবে কোনো বিষয় অসাধ্য নহয়। মৰিয়মে ক'লে, প্ৰভুৰ দাসী যি মই, মোলৈ আপুনি কোৱাৰ দৰেই হওক। ইয়াৰ পাছতে স্বৰ্গদূত মৰিয়মৰ ওচৰৰ পৰা গুচি গ'ল। এলিজাবেথৰ লগত মৰিয়মৰ সাক্ষাৎ। তেতিয়া মৰিয়মে উঠি ভেগাবেগিকৈ যিহুদিয়াৰ পাৰ্বত্য অঞ্চলৰ এখন নগৰলৈ গ'ল। তাত জখৰিয়াৰ ঘৰত সোমাই মৰিয়মে এলিজাবেথক অভিবাদন জনালে। তাতে মৰিয়মৰ সেই মংগলবাৰ শুনা মাত্ৰেই এলিজাবেথৰ গৰ্ভৰ শিশুটি নাচি উঠিল আৰু এলিজাবেথ পবিত্ৰ আত্মাৰে পূৰ্ণ হ'ল। তাৰ পাছত এলিজাবেথে বৰ ডাঙৰ মাতেৰে ক'বলৈ ধৰিলে, দেউতাসকলৰ মাজত তুমি ধন্য আৰু তোমাৰ গৰ্ভফলো ধন্য। মোৰ প্ৰভুৰ মাতৃ যে মোৰ ওচৰলৈ আহিল আৰু মোৰ এনে সৌভাগ্য কেনেকৈ হ'ল, কিয়নো তোমাৰ মংগলবাদৰ স্বৰ মোৰ কাণত পৰাৰ লগে লগে মোৰ গৰ্ভৰ শিশুটি উল্লাসত নাচি উঠিল। তুমি ধন্যা, কিয়নো প্ৰভুৱে তোমাক যি যি কথা কৈছিল সেই সকলো সিদ্ধ হ'ব বুলি তুমি বিশ্বাস কৰিলা। মৰিয়মে ঈশ্বৰৰ প্ৰশংসা কৰা। তেতিয়া মৰিয়মে ক'লে, মোৰ প্ৰাণে প্ৰভুৰ মহিমা বৰ্ণাইছে, মোৰ আত্মাই মোৰ ত্ৰাণকৰ্তা ঈশ্বৰত উল্লাস কৰে, কিয়নো তেওঁৰ দাসীৰ নিজ অৱস্থালৈ চালে আৰু এতিয়াৰ পৰা পুৰুষানুক্ৰমে সকলোৱে মোক ধন্য বুলিব, কিয়নো পৰাক্ৰমীজনে মোৰ কাৰণে মহৎ কৰ্ম কৰিলে আৰু তেওঁৰ নাম পবিত্ৰ। যিসকলে তেওঁলৈ ভয় কৰে পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে। তেওঁ নিজ বাহুৰ দ্বাৰাই পৰাক্ৰমী কৰ্ম কৰিলে, নিজ নিজ অন্তৰত অহংকাৰ কৰাসকলক তেওঁ ছিন্ন ভিন্ন কৰিলে, তেওঁ সাহসসকলক সিংহাসনৰ পৰা নমাই দিলে কিন্তু নিজ লোকক তুলি ধৰিলে, তেওঁ ক্ষুধাটোৰ লোকক উত্তম বস্তু দিলে আৰু ধনবন্তক সুদাহাতে পঠাই দিলে, তেওঁ নিজৰ দাস ইজৰাইলক সাহায্য কৰিলে, তেওঁ দয়ালু আব্ৰাহাম আৰু তেওঁ বংশলৈ চিৰকাল দয়া কৰিবৰ কাৰণে, যেনেকৈ তেওঁ আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত প্ৰতিজ্ঞা কৰিছিল। পাছত এলিজাবেথৰ লগত মৰিয়ম তিনিমাহমান থাকি নিজৰ ঘৰলৈ উলটি আহিল। যোহন বাপ্তাইজকৰ জন্ম। পাছত এলিজাবেথৰ প্ৰসৱৰ কাল পূৰ্ণ হোৱাত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে। তাতে ওচৰ চুবুৰীয়া আৰু আত্মীয় স্বজনে যেতিয়া শুনিলে যে প্ৰভুৱে তেওঁৰ প্ৰতি দয়া কৰিলে, তেতিয়া সকলোৱে তেওঁৰে সৈতে আনন্দ কৰিলে। তাৰ পাছত আঠ দিনৰ দিনা তেওঁলোকে শিশুটিক লৈ চুনত কৰিবলৈ আহিল আৰু সকলোৱে বাপেকৰ নাম অনুসাৰে শিশুৰ নাম জখৰীয়া থব খুজিছিল। কিন্তু মাকে উত্তৰ দি ক'লে, নহয়, ইয়াৰ নাম জোখন হ'ব। তেতিয়া তেওঁলোকে এলিজাবেথক ক'লে, তোমাৰ বংশৰ মাজত এই নাম কাৰো নাই। পাছত তেওঁলোকে সংকেত দি ল'ৰাৰ বাপেকৰ পৰা জানিব বিচাৰিলে যে তেওঁ কি নাম দিব ইচ্ছা কৰে। তেতিয়া তেওঁ ফলি খুজি তাত লিখিলে, ইয়াৰ নাম জোখন। তাতে সকলোৱে বিস্ময় মানিলে। তেতিয়াই জখৰীয়াৰ মুখ আৰু জিভাৰ বান্ধ মুকলি হৈ গ'ল আৰু তেওঁ ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। তেতিয়া আশে পাশে থকা লোকসকল আচৰিত হ'ল আৰু যিহুদিয়াৰ গোটেই পাৰ্বত্য অঞ্চলৰ লোকসকলে যি ঘটিল সেই বিষয়ে কোৱাকুই কৰিবলৈ ধৰিলে। যিসকলে এই কথা শুনিলে তেওঁলোকে মনে মনে বিষয়টো ভাবি ক'বলৈ ধৰিলে, ভৱিষ্যতে এই ল'ৰা তেনেহ'লে কি হ'ব, কিয়নো তেওঁলোকে বুজিছিল যে প্ৰভুৰ হাত তেওঁৰ লগত আছে। জখৰীয়াই ঈশ্বৰৰ প্ৰশংসা কৰা। পাছত ল'ৰাজনৰ পিতৃ জখৰীয়াই পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ এই ভৱোক্তি প্ৰচাৰ কৰিলে, ইজৰাইলৰ প্ৰভু ঈশ্বৰৰ প্ৰশংসা হওক, কিয়নো তেওঁ নিজৰ মানুহবোৰক সহায় কৰিবলৈ আৰু তেওঁলোকক মুক্ত কৰিবলৈ আহিছে। তেওঁ আমাৰ কাৰণে তেওঁৰ দাস দাউদৰ বংশত এজন শক্তিশালী প্ৰাণকৰ্তাক দিলে। এই বিষয়ে ঈশ্বৰে পবিত্ৰ ভাওবাদীসকলৰ দ্বাৰা পূৰ্বতে কৈছিল, তেওঁ শত্ৰুসকলৰ হাতৰ পৰা আৰু যিসকলে আমাক ঘৃণা কৰে সেই সকলোৰে হাতৰ পৰা আমাৰ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিলে। তেওঁ আমাৰ পূৰ্বপুৰুষসকলৰ প্ৰতি দয়া দেখুৱাব আৰু তেওঁৰ পবিত্ৰ বিধান পূৰণ কৰাব। এই বিধান হৈছে প্ৰতিজ্ঞা যি আমাৰ পূৰ্বপুৰুষ আব্ৰাহামক তেওঁ দিছিল। শত্ৰুবোৰৰ হাতৰ পৰা আমাক মুক্ত কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে, যাতে আমি নিৰ্ভয়ে তেওঁৰ আগত সেৱা কৰিব পাৰোঁ আৰু আমাৰ জীৱনৰ আয়ুসৰ কালত পবিত্ৰ আৰু ধাৰ্মিকতাৰে সেৱা কৰি থাকিব পাৰোঁ। হে মোৰ সন্তান, তোমাক সৰ্বোপৰিজনৰ ভাৱবাদী বুলি কোৱা হ'ব, কিয়নো তুমি প্ৰভুৰ আগমনৰ কাৰণে লোকসকলক যুগুত কৰিবলৈ তেওঁৰ আগে আগে যাবা, লোকসকলক পাপৰ ক্ষমা লাভৰ দ্বাৰা পৰিত্ৰাণ পোৱাত সহায় পাবলৈ শিক্ষা দিবা, ঈশ্বরে আমাক ক্ষমা কৰিব, কাৰণ তেওঁ কোমলচিতৰ আৰু দয়ালু। তেওঁ কৰুণৰে পুৱাৰ অৰুণৰ দৰে ত্ৰাণকৰ্তাই স্বৰ্গৰ পৰা আমাক সহায় কৰিবলৈ আহিব। তেওঁ অন্ধকাৰ আৰু মৃত্যুছায়াত বহি থকা লোকসকলক পোহৰ দিব। তেওঁ আমাৰ ভৰি শান্তিৰ পথত গমন কৰাব। এনেদৰে যোহন বাপ্তাইজক বাঢ়িবলৈ ধৰিলে আৰু আত্মাত শক্তিশালী হৈ উঠিল। ইজৰাইল জাতিৰ আগত মুকলিকৈ প্ৰকাশ হোৱাৰ আগলৈকে তেওঁ মৰুপ্ৰান্তত বাস কৰিছিল।